এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। 10 ফেব্ৰুৱাৰীৰ পূৰ্বে সকলো নিযুক্তি সম্পূৰ্ণ কৰা হ'ব বুলি এডিআৰইৰ নিযুক্তিপত্ৰ বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। সুস্থ ব্যক্তিয়েহে সুস্থ সমাজৰ ভেটি গঢ়ে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উত্তৰ পূব স্বাস্থ্য যতন ব্যৱস্থাপনা সন্মিলনত মন্তব্য। উত্তৰ গুৱাহাটীৰ ৰংমহলত কাইলৈ সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠান, মুখ্যমন্ত্ৰীৰ প্ৰকল্পস্থলী পৰিদৰ্শন। চিৰাং জিলাৰ বিজদীত ঠেংফাফৰি পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 65সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠান আৰু অস্মিতা খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ পৰিস্মিতা গগৈ আৰু আইচেংফা গগৈৰ পুনৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। 10 ফেব্ৰুৱাৰীৰ আগেয়ে সকলো নিযুক্তি সম্পন্ন হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে। সৰুহজাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা এডিআৰইত উত্তীৰ্ণ তৃতীয় বৰ্গৰ 6,347 গৰাকী প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই এই বিষয়ে সদৰি কৰে। তেওঁ কয় যে দেশৰ কেইবাখনো ৰাজ্যই এই ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া অনুসৰণ কৰিছে। ৰাজ্যত নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যাই 1,56,000 অতিক্ৰম কৰা বুলি তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে নিযুক্তি প্ৰক্ৰিয়াক লৈ বৰ্তমানলৈকে কোনোধৰণৰ অভিযোগ উঠা নাই। পৰহিলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এডিআৰইত উত্তীৰ্ণ 292 গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
আজি আমাৰ নিযুক্তি প্ৰক্ৰিয়াই 1,56,000 কৰি দিছে আৰু কেইবাটাও বিভাগৰ নিযুক্তি আছে এতিয়াও আৰু আমি পৰ্যায়ক্ৰমে সেই নিযুক্তিখিনিও 10 ফেব্ৰুৱাৰীৰ আগতে আমি গোটেই নিযুক্তিৰ প্ৰক্ৰিয়াখিনি সমাপন কৰিম আৰু মোৰ মনে হয় যে আমি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ 1,00,000ৰ জেগাত 1,60,000 নিযুক্তি, এইটো যোৱা 5 বছৰৰ এটা ডাঙৰ প্ৰাপ্তি আৰু মই ভাবোঁ যে এই গোটেই মডেলটো ইতিমধ্যে বিভিন্ন ৰাজ্যই আমাৰ লগত কথা পাতি তেওঁলোকে আমাৰ পৰা লৈও গৈছে, লাহে লাহে গোটেই ভাৰততে এই নিযুক্তিৰ প্ৰক্ৰিয়াটো এটা আদৰ্শ হিচাপে বহুত ৰাজ্যই আমাৰ পৰা লৈ যায়।
দেশৰ চহকী পৰম্পৰাত স্বাস্থ্যৰ ক্ষেত্ৰত সদায়ে সৰ্বাধিক গুৰুত্ব দিয়া হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। গুৱাহাটীত আজি দ্বিতীয় উত্তৰ পূব স্বাস্থ্য যতন ব্যৱস্থাপনা সন্মিলন মুকলি কৰি ৰাজ্যপালগৰাকীয়ে কয় যে সুস্থ ব্যক্তিয়েহে সুস্থ সমাজৰ ভেটি গঢ়ে আৰু সমাজ সুস্থ হলে ৰাষ্ট্ৰ সুস্থ হয়। তেওঁ কয় যে স্বাস্থ্য যতনৰ পৰিসৰ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাৰ পৰিধিতকৈ অধিক ব্যাপক। এয়া জনসাধাৰণৰ মৰ্যাদা সুৰক্ষিত কৰা আৰু ৰাষ্ট্ৰৰ সাংবিধানিক দায়িত্ব পূৰণ কৰাৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যপালগৰাকীয়ে কয় যে ফলপ্ৰসূ স্বাস্থ্যসেৱা ব্যৱস্থাত সকলো নাগৰিকৰ বাবে গুণগত সেৱা সহজলভ্য আৰু বহনসাধ্য হ'ব লাগে। জটিল ভৌগোলিক অৱস্থা আৰু সাংস্কৃতিক বিবিধতাৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ সুকীয়া প্ৰত্যাহ্বানৰ বিষয়ে আলোকপাত কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই অঞ্চলটোত স্বাস্থ্যসেৱা প্ৰদান ব্যৱস্থা সুদৃঢ় কৰাৰ আৱশ্যকতাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে সুস্থ নাগৰিকসকল এখন আত্মনিৰ্ভৰশীল আৰু সবল ৰাষ্ট্ৰৰ ভেটিস্বৰূপ। আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, আয়ুষ্মান ভাৰত ডিজিটেল অভিযান আৰু ই সঞ্জীৱনীৰ মাধ্যমেৰে দূৰ সংযোগ ব্যৱস্থাৰে চিকিৎসা প্ৰদানৰ সুবিধাৰ ফলত সকলো ঠাইতে বিশেষকৈ দুৰ্গম অঞ্চলসমূহত স্বাস্থ্যসেৱা সহজলভ্য হৈছে বুলি তেওঁ মন্তব্য কৰে। উত্তৰ গুৱাহাটীৰ ৰংমহলত কাইলৈ সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত আইন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কোটিশ্বৰ সিং, বিজয় বিষ্ণই আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত থকাৰ কথা। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন 24 গৰাকী ন্যায়াধীশো উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই স্থান পৰিদৰ্শন কৰি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। উল্লেখযোগ্য যে ৰাজ্যৰ অধিবক্তা সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আহিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাই গণতান্ত্ৰিক প্ৰতিবাদো কৰি আহিছে। আজি মুখ্যমন্ত্ৰীয়ে কয় যে উকিল সন্থাক 3 বছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি তেওঁ পালন কৰিছে। অৱশ্যে উকিল সন্থাৰ লগত উচ্চ ন্যায়ালয়ৰ কি বুজাবুজি হৈছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকী অৱগত নহয় বুলি তেওঁ উল্লেখ কৰে। প্ৰকল্পস্থলী পৰিদৰ্শনৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তেখেত আমাৰ উত্তৰ গুৱাহাটী ৰংমহললৈ আহিব। গুৱাহাটী উচ্চ ন্যায়ালয় আৰু যিখন আমি জুডিচিয়েল চিটি আমি ৰংমহলত বনাব খুজিছো তাৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। গুৱাহাটী হাইকোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্ট আৰু অডিটৰিয়াম বা লাইব্ৰেৰী সহ এটা অতি উন্নত মানদণ্ডৰ জুডিচিয়েল চিটি স্মৃতি এখন ইয়াতে নির্মাণ করে উলিয়া হব। প্রথম পর্যায়ে প্রায় 500 কোটি টাকা খরচ হব, দ্বিতীয় আর তৃতীয় পর্যায়ে মিলি প্রায় 1200 কোটি টাকা খরচ হব। আর ইয়ার সুকিয়া রাস্তাটাও বনোয়া হয়েছে ব্রহ্মপুত্রের নতুন ব্রিজের হাইকোর্ট ক্যাম্পাস লৈকে। পুরনা রংমহলের রাস্তাটা থাকবই, নারেঙ্গী কুরুয়া দলং গুয়াহাটি উত্তর গুয়াহাটি দলং এসময় গুয়াহাটির এইটে কেন্দ্রীয় স্থান হয়ে পড়ব। আর মই ভাবু যে ইয়াত উচ্চ ন্যায়ালয় হলে সকলো মানুষ উপকৃত হব।
দুর্নীতির বিরুদ্ধে শূন্য সহনশীল নীতি কার্যকরী করার ক্ষেত্রে রাজ্য সরকারে কঠোর স্থিতি লৈছে বলে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় সামাজিক মাধ্যমযোগে উল্লেখ করেছে। মুখ্যমন্ত্রী কয় যে কোনো কারণতে দুর্নীতিক প্রশ্রয় দিয়া হওয়া নাই আর আগলেও সরকারে কঠোর স্থিতি গ্রহণ করব। 2025 বর্ষত রাজ্য সরকারের দুর্নীতি তদারকি আর দুর্নীতি নিবারণী সঞ্চালকালয়ে দুর্নীতি নির্মূলের ক্ষেত্রে অভিলেখ সংখ্যক কার্য সম্পন্ন করা উল্লেখ করে। কয় যে বিগত বর্ষত তদারকি আর দুর্নীতি নিবারণী সঞ্চালকালয়ে 100% অভিযোগনামা দাখিল করেছে। এই সময়ত 74 অভিযোগনামা দাখিল করার 32 সরকারি কর্মচারীক দুর্নীতির অভিযোগত আটক করা হয়েছে বলে উল্লেখ করে। আপনাদের সন্ধিয়ার আঞ্চলিক বাতৰি শুনেছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
চিৰাং জিলাৰ বিজনীৰ বৰলাওগড় ঠেংফাকৰি পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰত নাৰ্জাৰীৰ অধ্যক্ষতাত স্মৃতিগ্ৰন্থ উন্মোচন বঁটা প্ৰদান অনুষ্ঠানৰ লগতে সাহিত্য একাডেমীৰ বঁটা প্ৰাপকক সম্বৰ্ধনা আৰু আলোচনা চক্ৰৰ আয়োজন কৰা হয়। অনুষ্ঠানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ইন্দিৰা বড়োৱে আদৰণি সমিতিৰ চাং জাংগ্ৰা শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে। এই অনুষ্ঠানতে বড়ো সাহিত্য সভাৰ 12খনকৈ নিৰ্বাচিত গ্ৰন্থৰ লগতে আন কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় আৰু 11টা বিশেষ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ শ্ৰীদৈমাৰীয়ে কয় যে বড়ো সাহিত্য সভাই বড়ো সমাজত দিক নিৰ্ণয় কৰি আহিছে। তেওঁ লগতে বড়ো সাহিত্য সভাক বড়ো জনগোষ্ঠীৰ হৃদপিণ্ড বুলি অভিহিত কৰে।
প্ৰত্যেক বছৰে বড়ো সাহিত্য সভাই অধিৱেশন পাতি থাকে। এইবার বিজনেট হয়েছে আর বিজনেট রাইজে সবে মিলি খুব ধুনিয়াকে ইয়াত আয়োজন করেছে। আর আহিয়ে রাস্তায় রাস্তায় দেখে আইসো সব গেট বিলাগত আদরণি জনাই ভালদরে আমার যে অধিবেশন সেই অধিবেশনটা প্রকাশ করেছে। আর ইয়াত আহি পরিবেশটা ভাল লাগিছে। মই আশা করু এই বিজনে যে অধিবেশন এটা একটা বড় ভাষা সাহিত্যর উন্নয়নের ক্ষেত্রে একটা মাইলস্টোন হয়ে থাকিব। ইয়ারপর নতুন পরিকল্পনার আধারত ভাষা সাহিত্য এইটা বিশ্ব দরবার প্রচাৰ কৰাৰ ক্ষেত্ৰত এই সাহিত্য সভাই নতুন এটা।
ইয়াৰ পাছতে লেখক তথা মন্ত্রী উৰ্ষ গৌৰা ব্ৰহ্মই পরিচয় আর প্রতিরোধ কণ্ঠ সমসাময়িক বড়ো সাহিত্যর প্রবণতা আর পরিবর্তন শীর্ষক আলোচনীখন মুক্তি করে। চুবুরিয়া নেপাল ভূটান বিভিন্ন রাজ্য আর 2000 অধিক প্রতিনিধিরে উখল মাখল হয়ে থাকা ঠেংফাকরি পথারত আজি নিশা দ্বিতীয়খন প্রতিনিধি সভা অনুষ্ঠিত হব। এই সভাত পরবর্তী তিনিটা বর্ষর নতুনক বড়ো সাহিত্য সভার কার্যনির্বাহক সমিতি গঠন করা হব। কাইলৈ সামরণী অনুষ্ঠানত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকার কথা। গুৱাহাটীৰ সৰু সজাইত 10,000 শিল্পীয়ে বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগৰুম্বা প্ৰদৰ্শন কৰি বিশ্ববিলেখ কৰাৰ বাবে সম্প্ৰতি বিভিন্ন স্থানত প্ৰস্তুতি চলাই থকা হৈছে। কামৰূপৰ বকত 545 বড়ো সম্প্ৰদায়ৰ যুৱক যুৱতী আখৰাত অংশগ্ৰহণ কৰে। বাক্সাৰ বৰমাজিৰা বাথৌ মন্দিৰৰ খেলপথাৰত অনুষ্ঠিত বাগৰুম্বাৰ আখৰা আজি অন্ত পৰে। জিলাখনৰ মানা বিধানসভা সমষ্টিৰ ৰাংবাং বড়োবজাৰ চলচলি ককলাবাৰী আদি অঞ্চলৰ 290 যুৱক যুৱতীয়ে বাগৰুম্বাৰ অনুশীলনত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 17 জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। 17 জানুৱাৰী বিয়লি প্ৰধানমন্ত্ৰী গুৱাহাটীত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। প্ৰধানমন্ত্ৰীয়ে সেইদিনাই গুৱাহাটী কামাখ্যা আৰু কলকাতাৰ মাজত চলাচল কৰিবলগীয়া বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। ৰেলগাড়ীখন কালি কামাখ্যা ৰেল ষ্টেচন পাইছেহি। এই ৰেলগাড়ীখন হৈছে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল। 16টা ডবাবিশিষ্ট ৰেলগাড়ীখনত 833 যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে 18 জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহসভাত অংশ ল'ব আৰু সেই সভাতে কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰধানমন্ত্ৰীৰ জনসভাস্থলী পৰিদৰ্শন কৰে। মন্ত্রী দুগৰাকীয়ে সংশ্লিষ্ট সকলকে এই কাম নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে। সাংবাদিকৰ আগত মন্ত্রী পীযুষ হাজৰিকাই এইদৰে কয়।
প্রস্তুতি তুঙ্গত প্রধানমন্ত্রী ডাঙরিয়া এই স্থানতে আহিব। বহুবার আপনার এই বিষয়ে আমি কথোপকথন করছো। আজি প্রস্তুতি চাবলৈ আকৌ এবাৰ আহিলোঁ। প্রায় 1.5 লাখতকৈ অধিক লোক ইয়াত আহি উপস্থিত হব। অত্যন্ত উৎফুল্লিত হৈ আছে মধ্য অসমৰ ৰাইজ বা উজনিৰ ৰাইজ, কাৰণ ইয়াতেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমত কেতিয়াও নোহোৱা নোপোজা এটা কাম কৰিবলৈকে আহি আছে। 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ কেতিয়াও অসমবাসীয়ে দেখা নাছিল, আৰু যিটো কৰিবলৈ আহিছে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ বন্যপ্ৰাণীৰ কাৰণেও আৰু যাতায়াত ব্যৱস্থাৰ কাৰণেও। গতিকে দুইটা দিশৰ পৰা এই প্ৰজেক্টটো অত্যন্ত গুৰুত্বপূৰ্ণ। 7,000 কোটি টকাৰ প্ৰজেক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীক দিছে, অসমবাসী উৎফুল্লিত। অতি কমেও 1.5 লাখ এই মৌচন্দা পথাৰত আহি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সম্ভাষণ জনাব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিব, তেখেতক এই কামটো কৰাৰ কাৰণে কৃতজ্ঞতা প্ৰকাশ কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতি আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাউতালৈ চলিবলগীয়া দুখন ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাতত আজি নিশা 8:02 মহিলা সবলীকৰণৰ অৰ্থে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনিসমূহত আলোকপাত শীৰ্ষক এটি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তি ৰাণী ডেকাই। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 প্ৰচাৰিত গোলাঘাট জিলাত ক্ৰীড়া পৰিৱেশ সন্দৰ্ভত জিলা ক্ৰীড়া বিষয়া বিমল চন্দ্ৰ গগৈৰ সৈতে হোৱা সাক্ষাৎকাৰটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ গোলাঘাট জিলাৰ সংবাদদাতা হিৰণ্য গগৈয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত কালিৰে পৰা 3-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি দ্বিতীয় দিনা প্ৰতীকী ৰূপত স্বৰ্গদেউৰ শোভাযাত্ৰা আৰু ৰাজসভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত এই মহোৎসৱৰ আজিৰ শোভাযাত্ৰাই সকলোকে আপ্লুত কৰে। সহস্ৰাধিক লোকৰ উপস্থিতিত চৰাইদেউত প্ৰতীকী ৰাজসভাও অনুষ্ঠিত হয়। টাই আহোমসকলৰ পৰম্পৰাগত ৰীতি নীতিৰে স্বৰ্গদেউক আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে চৰাইদেউৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ পাছত এই মহোৎসৱে অঞ্চলটোৰ পৰ্যটন আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। 3-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত চৰাইদেউ মহোৎসৱ এইবাৰ এখন বৃহৎ আকাৰৰ কেনভাছে আকৰ্ষণীয় কৰি তুলিছে। কেনভাছখনত চীনৰ ইউনান প্ৰদেশৰ মাওলুঙৰ পৰা সুদূৰ পাটকাই পৰ্বত অতিক্ৰমে চাওলুং চুকাফাৰ অসম আগমনৰ ছবি শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্ৰামাঞ্চলসমূহত জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠা পনা প্ৰস্তুতৰ আয়োজন কৰিছে। উৰুকালৈ মাজত মাথো দুদিন বাকী থকা অৱস্থাত গ্ৰামাঞ্চলত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। চৰাইদেউ জিলাৰ সোণাৰীত আজিৰে পৰা 3-দিনীয়াকৈ অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান চৰাইদেউ জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত এই ভোগালী মেলাত 28টা আম্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ পৰিবহণ, পাৰ্বত্য অঞ্চল, উন্নয়ন আদি বিভাগৰ মন্ত্ৰী যোগেন মোহনে মেলা মুকলি কৰে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ নামৰূপ গাঁও পঞ্চায়তৰ আম্মসহায়ক গোটসমূহৰ সহযোগত আজিৰে পৰা 3-দিনীয়াকৈ অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। উত্তৰ প্ৰদেশৰ মোদীনগৰত অনুষ্ঠিত অস্মিতা খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় মহিলা ভাৰোত্তোলন লীগত অসমে আজি 2টা সোণ আৰু 1টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। অসমৰ হৈ পৰিস্মিতা গগৈ আৰু আইচেংফা গগৈয়ে সোণৰ পদক অৰ্জনৰ লগতে ৰিয়া ৰাণী বড়োৱে ব্ৰঞ্জৰ পদক দখল কৰে। পৰিস্মিতাই 44 কিলোগ্ৰাম আৰু আইচেংফাই 81 কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰে। আনহাতে ৰিয়া ৰাণীয়ে 48 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। কৰ্ণাটকৰ মাংগালোৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় মুকলি ৱাটাৰ ছুইমিং চেম্পিয়নশ্বিপত অসমে আজি 1টা সোণ আৰু 1টা ৰূপৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ 5 কিলোমিটাৰ সাঁতোৰত আস্থা চৌধুৰীয়ে সোণৰ পদক লাভ কৰিছে। একেটা শাখাত অসমৰ জাহ্নৱী কাশ্যপে ৰূপৰ পদক দখল কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত অসমৰ 10গৰাকী সাঁতোৰবিদে অংশ লৈছিল। গুৱাহাটীৰ হাতীগড় চাৰিআলি নিবাসী বৰ্ষীয়ান মহিলা পদ্মপ্ৰভা গোস্বামীৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। যোৰহাটৰ বিখ্যাত প্ৰকাশন গোষ্ঠী বৰকটকী এণ্ড কোম্পানীৰ পৰিয়ালৰ জীয়ৰী পদ্মপ্ৰভা গোস্বামী বিবাহসূত্ৰে গুৱাহাটীৰ বাসিন্দা আছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। 10 ফেব্ৰুৱাৰীৰ পূৰ্বে সকলো নিযুক্তি সম্পূৰ্ণ কৰা হ'ব বুলি এডিআৰইৰ নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। সুস্থ ব্যক্তিয়েহে সুস্থ সমাজৰ ভেটি গঢ়ে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উত্তৰ পূব স্বাস্থ্য যতন ব্যৱস্থাপনা সন্মিলনত মন্তব্য। উত্তৰ গুৱাহাটীৰ ৰংমহলত কাইলৈ সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠান, মুখ্যমন্ত্ৰীৰ প্ৰকল্পস্থলী পৰিদৰ্শন। চিৰাং জিলাৰ বিজনীত ঠেংফাকৰি পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 65 সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠান। আৰু অস্মিতা খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ পৰিস্মিতা গগৈ আৰু আইচেংফা গগৈৰ সোণৰ পদক অৰ্জন।